দ্বিতীয় বিবরণ ১৯ অধ্যায় আশ্রয় নগৰ। আপোনালোকৰ ঈশ্বৰ যিহোৱাই যি দেশ আপোনালোকক আধিপত্যৰ বাবে দিব, সেই ঠাই জাতিবোৰক যেতিয়া উচ্ছন্ন কৰিব আৰু আপোনালোকে তেওঁলোকৰ নগৰ আৰু ঘৰবোৰত বাস কৰিবলৈ ধৰিব, তেতিয়া যি দেশ ঈশ্বৰ যিহোৱাই অধিকাৰৰ অৰ্থে আপোনালোকক দিব, আপোনালোকে সেই দেশৰ মধ্যভাগত তিনিখন নগৰ নিজৰ কাৰণে মনোনীত কৰি ল'ব লাগিব। সেই ঠাইলৈ যাবলৈ এটা পথো আপোনালোকে নিৰ্মাণ কৰি ল'ব আৰু আপোনালোকৰ ঈশ্বৰ যিহোৱাই যি দেশত প্ৰৱেশ কৰাবলৈ আপোনালোকক নিছে সেই দেশৰ সীমা আপোনালোকে তিনি ভাগত ভাগ কৰিব, যাতে কোনো ব্যক্তিক হত্যা কৰা প্ৰতিজন হত্যাকাৰী তালৈ পলাই যাব পাৰে। সেই ঠাইলৈ পলাই গৈ বাস কৰাই হৈছে কোনো হত্যাকাৰীৰ বাবে এই নিয়ম। পূৰ্বে মনত কোনো ঘৃণা নাৰাখি কোনোৱে যদি অজ্ঞাতে কাৰোবাক হত্যা কৰে, যেনেকৈ এজন লোক নিজৰ চুবুৰীয়াৰ সৈতে কাঠ কাটিবলৈ হাবিলৈ গ'ল আৰু গছ কাটিবলৈ কোঠাৰখন দাঙিলত, সেই কোঠাৰ নালৰ পৰা ফুলকি পৰি চুবুৰীয়াক আঘাত কৰিলে, তাতে তেওঁ মৃত্যু হ'ল, তেতিয়া সেই ব্যক্তিজনে সেই তিনিখনৰ মাজৰ কোনো এখন নগৰলৈ পলাই গৈ তাতে বাস কৰি থাকিব পাৰিব। তেওঁ এইদৰে কৰা উচিত, কিয়নো ৰক্তপাতৰ প্ৰতিশোধ ল'বলৈ নিহত ব্যক্তিৰ কোনো নিকট আত্মীয়ই খঙতে তেওঁক পাছে পাছে খেদি যাব পাৰে। আশ্ৰয় নগৰৰ বাট বহু দূৰ হ'লে নগৰত সোমোৱাৰ আগেয়েই আত্মীয়ই ক্ৰুদ্ধ হৈ তেওঁক ধৰি বধ কৰিব পাৰে, যদিও সেই ব্যক্তি মৃত্যুদণ্ডৰ যোগ্য নাছিল, কিয়নো তেওঁৰ মনত কোনো ঘৃণা লৈ সেই ব্যক্তিজনক হত্যা কৰা নাছিল। এই কাৰণতেই মই আপোনালোকৰ নিজৰ বাবে তিনিখন নগৰ নিৰ্বাচন কৰিবলৈ আজ্ঞা দিছোঁ। যদি আপোনালোকৰ ঈশ্বৰ যিহুৱাই আপোনালোকৰ পূৰ্বপুৰুষসকলৰ ওচৰত প্ৰতিজ্ঞা কৰাৰ দৰে গোটেই দেশ দিয়ে আৰু আপোনালোকৰ সীমাবোৰ বৃদ্ধি কৰে, মই আজি আপোনালোকক দিয়া সকলো আজ্ঞা যদি আপোনালোকে মানি চলে, যদি আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহুৱাক প্ৰেম কৰে আৰু তেওঁৰ পথত চলে, তেতিয়া আপোনালোকে সেই তিনিখন নগৰৰ উপৰিও পুনৰ তিনিখন নগৰ নিজৰ বাবে যোগ দিব। আপোনালোকে এইদৰে কাৰ্য কৰিব যাতে আপোনালোকৰ ঈশ্বৰ যিহুৱাই আধিপত্যৰ অৰ্থে আপোনালোকক যি দেশ দিব, সেই দেশৰ মাজত নিৰ্দোষী লোকৰ ৰক্তপাত নহ'ব আৰু নিৰ্দোষী লোকৰ ৰক্তপাতৰ দুখত আপোনালোকো দুখী নহ'ব। কিন্তু কোনোৱে যদি আন ব্যক্তিক ঘৃণা কৰি হত্যা কৰাৰ কাৰণে অপেক্ষা কৰি থাকে আৰু তেওঁ বিৰুদ্ধে উঠি আঘাত কৰি বধ কৰে, তাৰ পাছত সেই তিনিখন নগৰৰ কোনো এখনলৈ যদি তেওঁ পলাই যায়, তেন্তে তেওঁৰ নগৰৰ বৃদ্ধ লোকে মানুহ পঠাই সেই আশ্ৰয় নগৰৰ পৰা হত্যাকাৰীজনক ধৰি আনিব আৰু তেওঁক বধ কৰি ৰক্তপাতৰ প্ৰতিশোধ ল'বলৈ নিহতৰ আত্মীয়ৰ হাতত সোধাই দিব। আপোনালোকে তেওঁলৈ কোনো দয়া নেদেখুৱাব, কিন্তু তাৰ পৰিৱৰ্তে আপোনালোকে ইজৰাইলৰ মাজৰ পৰা নিৰ্দোষী লোকৰ ৰক্তপাতৰ দুখ মচি পেলাব, তাতে আপোনালোকৰ মংগল হ'ব। আপোনালোকৰ ঈশ্বৰ যিহুৱাই যি দেশ আধিপত্যৰ অৰ্থে আপোনালোকক প্ৰৱেশ কৰিবলৈ দিব, প্ৰতিবেশীৰ ভূমিৰ সীমাৰ চিহ্ন কেতিয়াও নলৰাবা। বহুদিনৰ আগেৰে সেই চিহ্নবোৰ তাত ৰখা হৈছিল। সাক্ষী সম্পৰ্কে নিয়ম। কোনো ব্যক্তিয়ে কৰা অপৰাধৰ বাবে বা পাপৰ কাৰ্যৰ বাবে তেওঁৰ বিৰুদ্ধে যদি গোচৰ অনা হয়, তেন্তে কেৱল এজন সাক্ষী থিয় হ'লে নহ'ব, দুই বা তিনিজন সাক্ষীৰ মুখেৰেহে কোনো বিষয় সত্যৰূপে প্ৰমাণিত হ'ব। যদি কোনো অধাৰ্মিক সাক্ষীয়ে কোনো লোকৰ ভুল কাৰ্যৰ হৈ সাক্ষ্য দিবলৈ উঠে, তেন্তে সেই বিষয়ত জড়িত উভয় লোক সেই সময়ৰ পুৰোহিত আৰু বিচাৰকসকলৰ আগত যিহুৱাৰ সাক্ষাতে থিয় হ'ব লাগিব। বিচাৰকৰ্তাসকলে বিষয়টো ভালদৰে তদন্ত কৰিব। যদি তেওঁ নিজৰ ইজৰাইলীয়া ভাইৰ বিৰুদ্ধে মিছা সাক্ষী দিয়াৰ দ্বাৰা মিথ্যাবাদী বুলি ধৰা পৰে, তেন্তে তেওঁ নিজ ভাইলৈ যিহকে কৰিব বিচাৰিব তাকে তেওঁলৈ কৰিব। এইদৰে আপোনালোকে আপোনালোকৰ মাজৰ পৰা তেনে দুষ্টতা দূৰ কৰিব লাগিব। তাতে এই কথা শুনি বাকী সকলো ইজৰাইলীয়া লোকে ভয় খাব আৰু এই ধৰণৰ অন্যায় কাৰ্য তেওঁলোকে তেতিয়াৰে পৰা আপোনালোকৰ মাজত পুনৰ কেতিয়াও নকৰিব। আপোনালোকে তেওঁৰ প্ৰতি কোনো দয়া নেদেখুৱাব। প্ৰাণৰ সলনি প্ৰাণ, চকুৰ সলনি চকু, দাঁতৰ সলনি দাঁত, হাতৰ সলনি হাত, ভৰিৰ সলনি ভৰি ল'ব।